খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, নতুন দিল্লীত আজিৰে পৰা অষ্টাদশ ব্ৰিক্স সন্মিলন অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিক্স সন্মিলনৰ আপাহতে আজি কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাই 7 বছৰ সম্পূৰ্ণ কৰিছে আৰু ভাৰতে মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অষ্টাদশ ব্ৰিক্ছ সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ব্ৰাজিল, চীন, ইথিঅপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, ছৌদি আৰৱ, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ UAE ধৰি 11খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে ব্ৰিক্ছ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ নেতাসকলে সুশাসন, বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি, খাদ্য আৰু শক্তি সুৰক্ষা, স্বাস্থ্যসেৱা, দুৰ্যোগ আৰু স্থিতিস্থাপকতা আৰু যোগান শৃংখলকে ধৰি মূল বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰিব। 2026 বৰ্ষৰ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনৰ বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বাবে নিৰ্মাণ। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং ব্ৰিক্ছ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে আজি নতুন দিল্লীত উপস্থিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে আজি দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বেলাৰুছৰ বিদেশ মন্ত্ৰী মেক্সিকো ৰাইজেনকোফো আজি নতুন দিল্লীত উপস্থিত হয়। সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ভাৰতলৈ অহা ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হুংগক, অসামৰিক বিমান পৰিবহণ বিভাগৰ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে বিমান বন্দৰত আদৰণি জনায়। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ট্ৰেডছ আধনাম ঘেব্ৰিয়েছেও আজি পুৱা সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হয়। ব্ৰিক্ছ সন্মিলনত সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সন্মিলনৰ বাবে উপস্থিত হোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো দেশৰ নেতাৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰি জনসাধাৰণৰ কল্যাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অষ্টাদশ ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইথিঅপিয়াৰ প্ৰধানমন্ত্ৰী ডঃ আবি আহমেদ আলীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা প্ৰকাশিত এটা বিবৃতিত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই অৰ্থনৈতিক সহযোগিতা, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ অংশীদাৰিত্ব আৰু সামৰ্থ্য বিকাশকে ধৰি মূল খণ্ডসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। আলোচনাত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়ন তথা বহুপক্ষীয় মঞ্চত ঘনিষ্ঠ সহযোগিতা শক্তিশালী কৰাৰ সন্দৰ্ভত মত বিনিময় কৰে। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টাদশ ব্ৰিক্ছ শীৰ্ষ সন্মিলনত ইথিঅপিয়াৰ অংশগ্ৰহণৰ বাবে শলাগ লয়। ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিক্ছ শীৰ্ষ সন্মিলন প্ৰধানমন্ত্ৰী মোদীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা তথা জনসাধাৰণৰ মাজৰ সু সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মালয়েছিয়া ভ্ৰমণৰ ফলাফল সম্পৰ্কেও বৈঠকত আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ভাৰত আছিয়ান সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত মালয়েছিয়াৰ অবিৰত প্ৰচেষ্টাৰ শলাগ লয়। নেতা দুগৰাকীয়ে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰি দেশ দুখনৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ বাবে নিজৰ দায়বদ্ধতা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নক সাক্ষাৎ কৰে। ব্ৰিক্ছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে সম্প্ৰতি নতুন দিল্লীত থকা ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আলোচনাকালত দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ শেহতীয়া ঘটনাক্ৰমক লৈ মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত আলোচনা আৰু কূটনীতিৰ মাজেৰে সকলো বিষয় নিষ্পত্তি কৰা উচিত বুলি ভাৰতে অবিৰতভাৱে গ্ৰহণ কৰি অহা স্থিতিৰ বিষয়ে দোহাৰে। তেওঁ লগতে অঞ্চলটোত দীৰ্ঘকালীন শান্তি আৰু সুস্থিৰতাৰ বাবে নৌ পৰিবহণ আৰু বাণিজ্যৰ স্বাধীনতা তথা নাৱিকসকলৰ কল্যাণ নিশ্চিত কৰি নিৰন্তৰ প্ৰয়াস চলোৱাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ব্রিক্স সন্মিলন 2026ত দেশৰ উচ্চ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনসমূহ বিশ্বৰ বিভিন্ন ক্ষেত্ৰত প্ৰসাৰিত হ'ব। সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ব্রিক্স সন্মিলনৰ আপাহতে বিভিন্ন দেশৰ বিশিষ্ট ব্যক্তিক আদৰণি জনোৱাটো দেশৰ বাবে অতি গৌৰৱৰ বিষয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশৰ উদ্ভাৱনৰ ক্ষেত্ৰখন ত্বৰান্বিত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে দেশৰ এই উদ্ভাৱন যাত্ৰাই সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলাইছে।
India's innovation ecosystem has grown rapidly. The journey of Bharat Innovates has already created global impact. At its maiden global showcase in Nice, as India leads the BRICS chairship, we remain committed to building a stronger partnership in research, innovation and entrepreneurship from lab to market, from India to world.
শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পৰ্ব উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰীশ্বাহে কয় যে শ্ৰী গোবিন্দ সিঙে শ্ৰী গুৰু গ্ৰন্থ চাহিবক গুৰুৰ মৰ্যাদা প্ৰদান কৰি জীৱনৰ পথ প্ৰদৰ্শন, জ্ঞান, সত্য আৰু নীতিৰ পৰাই আহে বুলি প্ৰকাশ কৰিছে। এই শাস্ত্ৰখনে সেৱা, ত্যাগ, সমতা, মানৱতা আদি অমূল্য শিক্ষা আগবঢ়াইছে, যিয়ে সমাজখনক সদায় মানৱ কল্যাণৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই পবিত্ৰ দিনটোত শিখ সম্প্ৰদায়ৰ লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ শিক্ষাই মানৱতাক সত্য, সেৱা, সমতা, মমতা আৰু সমন্বয়ৰ দিশত পথ প্ৰদৰ্শন কৰে। তেওঁ লগতে কয় যে শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ বাৰ্তাই মানুহক পাৰস্পৰিক সদিচ্ছা, সন্মান আৰু ভাতৃত্ববোধেৰে সমাজ আৰু জাতিৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে। এই পবিত্ৰ অনুষ্ঠানে সকলোৰে বাবে শান্তি, সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনিব বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাই 7 বছৰ সম্পূৰ্ণ কৰিছে। 2019ৰ 11 ছেপ্টেম্বৰত এই আঁচনি মুকলি কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে 60 বছৰ বয়সৰ পৰা ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক মাহিলী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি মাহে এই আঁচনিৰ অধীনত 60 বছৰ পাৰ কৰা কৃষকসকলক 3,000 টকাকৈ পেঞ্চন দি অহা হৈছে। ইয়াৰ জৰিয়তে খেতিয়কসকলে বৃদ্ধ বয়সত বিত্তীয় নিৰাপত্তাৰ লগতে সন্মানো লাভ কৰিছে। ভাৰতে মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি চীনৰ মকিত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক 5-1 গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ সুপ্ৰিয়াই 3টা গ'ল দিয়ে, মধু আৰু সুপীৰ কৌৰে 1টাকৈ গ'ল দিয়ে। ভাৰত ফাইনেলত চীন আৰু জাপানৰ মাজৰ দ্বিতীয়খন ছেমি ফাইনেলৰ বিজয়ী দলটোৰ সন্মুখীন হ'ব। ইয়াৰ পূৰ্বে ভাৰতে কালি মালয়েছিয়াক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি পুৰুষৰ জুনিয়ৰ এছিয়ান কাপ হকীৰ প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ হৈ অধিনায়ক অনমোল এক্কাই 2টা আৰু সুখবিন্দৰে 1টা গ'ল দিয়ে। ভাৰত কাইলৈ হ'বলগীয়া ফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কোৰিয়াই কালি বিয়লি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত পাকিস্তানক 4-1 গ'লৰ ব্যৱধানত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ডুবাইত কাইলৈ হ'বলগীয়া মহিলাৰ T20 এছিয়া কাপৰ ফাইনেলত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। যোৱা নিশা অনুষ্ঠিত ছেমি ফাইনেলত শ্ৰীলংকাই পাকিস্তানক 4 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে 7 বাৰৰ চেম্পিয়ন ভাৰতে গ্ৰুপ পৰ্যায়ৰ 3খন খেলত জয়লাভ কৰি শীৰ্ষস্থান দখল কৰাৰ পাছত ছেমি ফাইনেলত বাংলাদেশক 40 ৰানত পৰাস্ত কৰে। উল্লেখযোগ্য যে 2024ৰ ফাইনেলত শ্ৰীলংকাই ভাৰতক পৰাস্ত কৰি নিজৰ প্ৰথমটো এছিয়া কাপ খিতাপ দখল কৰিছিল। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে জিলাখনৰ প্ৰাক্তন আয়ুক্ত দেৱাশিষ শৰ্মাৰ নাম ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্ৰাৰ্থিত্বত অনুমোদন জনাইছে। শ্ৰীশৰ্মাই কেইদিনমান পূৰ্বে জিলা আয়ুক্তৰ দায়িত্বৰ পৰা স্বেচ্ছাই অৱসৰ লৈ বিজেপিত যোগদান কৰিছিল। ইপিনে এই উপ নিৰ্বাচনৰ বাবে AIUDFয়ে ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰৰ নাম ঘোষণা কৰিছে। সমষ্টিটোত কংগ্ৰেছেও 2 এদিনতে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত ভোটগ্ৰহণ হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নতুন দিল্লীত আজিৰে পৰা 8ষ্টাদশ ব্ৰিক্স সন্মিলন অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিক্স সন্মিলনৰ আপাহতে আজি কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়নক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাই 7 বছৰ সম্পূৰ্ণ কৰিছে আৰু ভাৰতে মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকীৰ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 3 বজাত শুনিবলৈ পাব।